واقترب الوعد الحق فإذا هي شاخصة أبصار الذين كفروا يا ويلنا قد كنا في غفلة من هذا بل كنا ظالمين
আৰু অমুক প্ৰতিশ্ৰুত সময় নিকটৱৰ্তী হ'লে আকস্মিকভাৱে কাফিৰসকলৰ চকু স্থিৰ হৈ যাব, সিহঁতে ক'ব, হাই দুৰ্ভাগ্য আমাৰ, নিশ্চয় আমি এই বিষয়ে উদাসীন আছিলোঁ, বৰং আমি আছিলোঁ অন্যায়কাৰী।